رحمانی. বতৰ কৰিছো পৰিস্মিতা দিহিঙীয়ে। এতিয়া প্ৰধানমন্ত্ৰীসমূহ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন মুখ্যমন্ত্ৰী পৰিষদৰ সামৰণি অনুষ্ঠানত ভাষণ দিয়ে। উচ্চতম ন্যায়ালয়ে ইয়াৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন কৰিছে। অসমৰক্ষী কাছাৰ জিলাৰ পৰা প্ৰায় 9 কোটি টকাৰ মাদক দ্ৰব্যসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ভাৰতৰ শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে শ্ৰীলংকাক 7 উইকেটত পৰাস্ত কৰিছে আৰু পেৰিছ অলিম্পিকত মানু ভাকৰে এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ হৈ প্ৰথমটো সাফল্য অৰ্জন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ জনসাধাৰণৰ অধিক ওচৰ চপাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বিষয়ে আলোচনা কৰে। শ্ৰীমোদীয়ে কল্যাণকামী আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণত গুৰুত্ব আৰোপ কৰি প্ৰশাসন ব্যৱস্থাক আৰু অধিক উন্নত কৰাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। শ্ৰীমোদীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন মুখ্যমন্ত্ৰী পৰিষদৰ সামৰণি অনুষ্ঠানত ভাষণ দিয়ে। এই বৈঠকত প্ৰশাসন ব্যৱস্থাৰ লগতে চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহ পৰ্যালোচনা কৰা হয়। বৈঠকত প্ৰধানমন্ত্ৰীৰ উপৰিও বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ অন্যান্য নেতাসকল উপস্থিত থাকে। বিজেপিৰ জ্যেষ্ঠ নেতা বিনয় সহস্ৰবুদ্ধে এটা বিবৃতিযোগে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি শাসিত ৰাজ্যসমূহত কল্যাণকামী আঁচনিসমূহৰ সঠিক ৰূপায়ণ নিশ্চিত কৰাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰি ৰাজ্যসমূহ সুপ্ৰশাসনৰ উদাহৰণ হোৱা উচিত বুলি উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰীয়ে দেশক 5 লাখ কোটি ডলাৰৰ অৰ্থনীতি পৰিণত কৰাৰ বাবে বিকাশৰ কাৰ্যসূচীসমূহ জনসাধাৰণৰ অংশগ্ৰহণৰ লগতে অন্যান্য পদক্ষেপসমূহৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে। উচ্চতম ন্যায়ালয়ে ইয়াৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ন্যায়াধীশ কে ভি বিশ্বনাথনে কয় যে উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা গোচৰসমূহ মীমাংসা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ আবেদনকাৰীসকলক লোক আদালতৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উচ্চতম ন্যায়ালয়ৰ এই ব্যৱস্থাক তেওঁ বিবাদসমূহ স্বেচ্ছামূলক আৰু সমন্বয়েৰে সমাধান কৰাৰ এখন মঞ্চ বুলি অভিহিত কৰে। ন্যায়াধীশ বিশ্বনাথনে লোক আদালতসমূহক ন্যায় লাভৰ বাবে দক্ষ আৰু ব্যয়সাধ্য মাধ্যম বুলিও অভিহিত কৰে। শিক্ষা মন্ত্ৰালয়ে আজি নতুন দিল্লীৰ মানেকশ্ব কেন্দ্ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণৰ চতুৰ্থ বাৰ্ষিকী উপলক্ষে অখিল ভাৰতীয় শিক্ষা সমাগম 2024ৰ আয়োজন কৰিছে। অখিল ভাৰতীয় শিক্ষা সমাগম হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে বিভিন্ন অংশীদাৰসকলৰ প্ৰতিশ্ৰুতিবদ্ধতাক সজীৱ কৰি তোলাৰ বাবে লোৱা এটা প্ৰচেষ্টা। এই উপলক্ষে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ৰূপায়ণৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে অৱগত কৰিব। শ্ৰীপ্ৰধানে লগতে বিভিন্ন ভাৰতীয় ভাষাত শিক্ষণৰ সুবিধা থকা টেলিভিছন চেনেলকে ধৰি শিক্ষা বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপৰ শুভাৰম্ভ কৰিব। ইয়াৰ ভিতৰত শিক্ষণ প্ৰক্ৰিয়াত আমোদজনক তথা চাপবিহীন কৰি তোলাৰ বাবে স্কুল বেগবিহীন 10টা দিনৰ নিৰ্দেশনাও আছে। শ্ৰীপ্ৰধানে লগতে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত ভাৰতীয় শিক্ষা ব্যৱস্থাক অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে কেইবাখনো গ্ৰন্থ আৰু বক্তৃতাৰো শুভাৰম্ভ কৰিব। ৰাষ্ট্ৰীয় মহিলা আয়োগে নতুন দিল্লীৰ পুৰণি ৰাজেন্দ্ৰ নগৰৰ এটা কোচিং চেণ্টাৰৰ তলৰ মহলাত বৰষুণৰ পানী জমা হোৱাৰ ফলত কেইবাগৰাকী শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ বিষয়ত হস্তক্ষেপ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰীয় মহিলা আয়োগে কয় যে নলা নৰ্দমাসমূহ চাফা কৰাৰ বাবে দিয়া আবেদন অৱহেলা কৰাটো অতি উদ্বেগজনক বিষয়। আয়োগে এই সন্দৰ্ভত অহা 2 আগষ্টত শুনানি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ৰাজধানীখনত কালি সংঘটিত এই দুৰ্ঘটনাত দুগৰাকী মহিলাকে ধৰি 3গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হয়। ৰাষ্ট্ৰীয় মহিলা আয়োগে ৰাজেন্দ্ৰ নগৰৰ বিধায়ক দুৰ্গেশ পাঠকলৈ জাননী জাৰি কৰি শুনানিত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। এই জাননী অৱমাননা কৰিলে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আয়োগে প্ৰকাশ কৰিছে।
अब सिर्फ सजा नहीं मिलेगी, होगा न्याय। भारतीय न्याय संहिता मतलब नया कानून, 1 जुलाई से लागू। आजाद भारत के अपने कानून। अब
देश में न्याय का नया दौर, सत्य नहीं अब न्याय पर होगा सबका जोर। विकसित भारत का ये है नया अध्याय, सबसे समान व्यवहार, मिलेगा सबको न्याय। सरल है, सुलभ है, पारदर्शी, तकनीकी युक्त है और है स्वदेशी। इसमें है महिलाओं, बुजुर्गों का सम्मान शामिल है। इस
বাতৰি হৈছে আকাশবাণীৰ পৰা। অসম আৰক্ষীয়ে সৰবৰাহ নিশা কাছাৰ জিলাৰ পৰা এটা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰায় 9 কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ কৰে। আৰক্ষীয়ে এটা গোপন সূত্ৰৰ ভিত্তিত জিলাখনৰ কটাশাল এলেকাত শনিবাৰৰ নিশা অভিযান চলাই আব্দুল আলম নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰাৰ লগতে ইয়াবা টেবলেট হিচাপে পৰিচিত মাদক দ্ৰব্যখিনি জব্দ কৰে। অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে ড্ৰাগছমুক্ত অসম নিৰ্মাণৰ ক্ষেত্ৰত নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে আৰক্ষীৰ শলাগ লয়। আৰক্ষীয়ে এই ড্ৰাগছখিনি ম্যানমাৰৰ পৰা সৰবৰাহ কৰা হৈছে আৰু অসমৰ মাজেৰে দেশৰ অন্যান্য প্ৰান্তলৈ প্ৰেৰণ কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে। বিদেশ মন্ত্ৰী এছ জয়শংকৰে আজি টকিঅ'ত হ'বলগীয়া কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। শ্ৰীজয়শংকৰ দুদিনীয়া জাপান ভ্ৰমণ সূচীৰে কালি টকিঅ'ত উপস্থিত হৈছেগৈ। কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠক অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ কূটনীতিবিদসকলৰ একত্ৰিত কৰাৰ এখন মঞ্চ। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰঞ্জু জয়ছৱালে কয় যে কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠক কোৱাড কাৰ্যসূচীক আগবঢ়াই নিয়া তথা এই ক্ষেত্ৰত সফলতা লাভৰ দিশত এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান। ৰাষ্ট্ৰৰাজৰ কূটনৈতিক অংশীদাৰিত্বৰ উদ্দেশ্যে গঠিত কোৱাড মুক্ত স্থিৰ আৰু সমৃদ্ধিশালী ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই বৈঠকখনে পূৰ্বৰ আলোচনাসমূহৰ কাৰ্যকৰীকৰণৰ লগতে সদস্য ৰাষ্ট্ৰসমূহৰ সহযোগিতাক অধিক শক্তিশালী কৰাত ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। শ্ৰীলংকাৰ পাৰ্লাকালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত তিনিখনৰ টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে শ্ৰীলংকাক 7 উইকেটত পৰাস্ত কৰি শৃংখলাটোত 2-0 অগ্ৰগতি লাভ কৰিছে। ভাৰতে টছত জিকি শ্ৰীলংকাক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। শ্ৰীলংকাই নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 161 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবি বিষ্ণই 26 ৰানৰ বিনিময়ত 3টা উইকেট দখল কৰাৰ বিপৰীতে অৰ্জদীপ সিং, অক্ষৰ পেটেল আৰু হাৰ্দিক পাণ্ডিয়াই 2টাকৈ উইকেট দখল কৰে। আনহাতে বৰষুণৰ বাবে ভাৰতৰ লক্ষ্য 8 অভাৰত 78 ৰানলৈ হ্ৰাস কৰা হয়। ভাৰতীয় যশস্বী জয়ছৱাল, সূৰ্য কুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াৰ সৰু বেটিঙে 9টা বল বাকী থকা অৱস্থাত 81 ৰান কৰিবলৈ সমৰ্থ হয়। ৰবি বিষ্ণই প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। দুয়োটা দলে কাইলৈ একেটা স্থানতে শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। ইয়াৰ পাছতে দুয়োটা দলে কলম্বোত 3-1 ক্ৰিকেটতো মুখামুখি হ'ব। এতিয়া ডাম্বানত অনুষ্ঠিত মহিলা এছিয়া কাপ ট্ৰফি ক্ৰিকেটত চামাৰী আটাপট্টি নেতৃত্বাধীন শ্ৰীলংকাৰ দলটো 7 বাৰ বিজয়ী ভাৰতক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে এছিয়া কাপ জয় কৰিবলৈ সমৰ্থ হয়। পেৰিছ অলিম্পিকত ক্ৰিকেট দলে আজি দিনৰ 1 বজাত ভাৰতৰ শ্বুটাৰ ৰামিতা জিন্দাল বেডমিণ্টনৰ AIFI মহিলাৰ ফাইনেলৰ মেডেল ৰাউণ্ডত অৱতীৰ্ণ হ'ব। একেবাৰে খেলেৰে পুৰুষ শাখাৰ ফাইনেলত বেলি 3:30 বজাত অৰ্জুন বাবুটা অৱতীৰ্ণ হ'ব। আনহাতে সৌৰভজিৎ সিঙৰ সৈতে মানু ভাকৰ জ্যোতি আৰু অৰ্জুন সিং সিঙৰ সৈতে ৰেডন সিঙৰ যোগে বেডমিণ্টনৰ এয়াৰ পিষ্টল নেক্সট টাইমৰ কোৱালিফিকেশ্যন ৰাউণ্ডত অৱতীৰ্ণ হ'ব। ইফালে পুৰুষ হকীত ভাৰতে আজি পুল বিৰ এখন খেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব। ভাৰতীয় হকী দলটোৱে অলিম্পিকৰ প্ৰথম দিনা নিউজিলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰিছিল। ইফালে পেৰিছ অলিম্পিকত মানুহ ভাকৰে কালি ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ পদক তালিকা মুকলি কৰে। ভাৰতে এইবাৰ 2020 টকিঅ' অলিম্পিকত লাভ কৰা 7টা পদকৰ পূৰ্বৰ অভিলেখ অতিক্ৰম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ভাৰত বৰ্তমান তালিকাৰ 22 সংখ্যক স্থানত আছে। ইফালে অষ্ট্ৰেলিয়া 4টা সোণৰ পদকেৰে প্ৰথম স্থানত আছে। সেউজীয়া তথ্য অনুসৰি আয়োজক ফ্ৰান্সকে ধৰি দক্ষিণ কোৰিয়া, চীন আৰু জাপানে 3টাকৈ সোণৰ পদক লাভ কৰাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 2টা পদকেৰে ষষ্ঠ স্থানত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন মুখ্যমন্ত্ৰী পৰিষদৰ সামৰণি অনুষ্ঠানত ভাষণ দিয়ে। উচ্চতম ন্যায়ালয়ে ইয়াৰ 75 সংখ্যক পৰিচালকৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন কৰিছে। অসমলৈকে কাছাৰ জিলাৰ পৰা প্ৰায় 9 কোটি টকাৰ মাদক দ্ৰব্যসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু পেৰিছ অলিম্পিকত মানু ভাকৰে এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ হৈ প্ৰথমটো সাফল্য অৰ্জন কৰে।